এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি দিছপুৰস্থিত জনতা ভৱন পৰিসৰৰ লোকসেৱা ভৱনৰ সভাকক্ষত সদৌ অসম কৰ্মচাৰী পৰিষদৰ প্ৰতিনিধিবৰ্গৰ সৈতে বৈঠকত মিলিত হয়। বৈঠকত ৰাজ্যৰ কৰ্মশক্তি গতিশীল কৰাৰ লক্ষ্যৰে কৰ্মচাৰীসকলৰ আশা আকাংক্ষা পূৰণ কৰাৰ উদ্দেশ্যে সেৱাবিধিৰ সংশোধনৰ প্ৰস্তাৱ, আপোন ঘৰ আঁচনিৰ সম্প্ৰসাৰণ, চৰকাৰী কৰ্মচাৰীৰ অৱসৰৰ বয়স আদি বিষয়ৰ লগতে কৰ্মচাৰী পৰিষদৰ বিভিন্ন দাবী সম্পৰ্কে আলোচনা কৰা হয়। বৈঠকত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে চৰকাৰে কৰ্মচাৰীসকলৰ কল্যাণৰ বাবে নিৰন্তৰ প্ৰয়াস অব্যাহত ৰাখিছে। তেওঁ লগতে ৰাজ্যৰ কৰ্মচাৰী সমাজক অধিক নিষ্ঠা আৰু দায়বদ্ধতাৰে ৰাজ্যবাসীৰ সেৱাত আত্মনিয়োগ কৰি যাবলৈ আহান জনায়। বৈঠকত মুখ্য সচিব ডঃ ৰবি কোটা, মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব ডঃ কে কে দ্বিবেদী, সদৌ অসম কৰ্মচাৰী পৰিষদৰ সভাপতি দীপেন শৰ্মা আৰু সাধাৰণ সম্পাদক পংকজ বৰ্মনৰ লগতে ৰাজ্য চৰকাৰৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে। 16 জানুৱাৰীত মৰিগাঁৱত পোনপ্ৰথমবাৰৰ বাবে অসম মন্ত্ৰীসভাৰ বৈঠক অনুষ্ঠিত হ'ব। ৰাজ্যৰ জনসংযোগ, সংসদীয় পৰিক্ৰমা, জলসম্পদ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই আজি মৰিগাঁও ভ্ৰমণৰ সময়ত এই কথা প্ৰকাশ কৰে। জিলাখনৰ আয়ুক্ত দেৱাশী শৰ্মা, মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰী আৰু আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাসৰ সৈতে মন্ত্ৰীসভাৰ বৈঠকৰ প্ৰস্তুতি সম্পৰ্কে আলোচনা কৰি শ্ৰীহাজৰিকাই কয় যে বৈঠকৰ পাছতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা জোনবিল মেলাত উপস্থিত হ'ব আৰু তিৱাৰ ৰজাসকলক ৰাজভাট্টা প্ৰদান কৰিব। তেওঁ লগতে জাগীৰোডত নিৰ্মীয়মান ছেমি কণ্ডাক্টৰ প্ৰকল্প আৰু দৰং আৰু ভূৰাগৰৰ মাজত ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ'বলগীয়া দলংস্থলী পৰিদৰ্শন কৰিব। ফ্ৰান্সত থকা ইউনেস্কোৰ মুখ্য কাৰ্যালয়ত অহা 13 জানুৱাৰীত বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে চৰাইদেউ মৈদামক স্বীকৃতিপত্ৰ আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ'ব। সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই আজি এই বিষয়ে প্ৰকাশ কৰে। মন্ত্ৰীগৰাকী এই সন্মান গ্ৰহণৰ বাবে আজি ফ্ৰান্সলৈ ৰাওনা হ'ব বুলি জানিবলৈ দিয়ে। উল্লেখযোগ্য যে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন সাংস্কৃতিক ঐতিহ্য ক্ষেত্ৰ হিচাপে চৰাইদেউৱে ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰূপে স্বীকৃতি লাভ কৰিছে। এই স্বীকৃতি লাভৰ ক্ষেত্ৰত গ্ৰহণ কৰা প্ৰচেষ্টাৰ বাবে মন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে। আকাশবাণীৰ বাতৰিয়ে সাম্প্ৰতিক সময়ৰ প্ৰত্যাহ্বান গ্ৰহণ কৰি নিজৰ মান বৰ্তাই ৰাখি আগবাঢ়ি যাব লাগিব। আজি দৃষ্টিপাত অনুষ্ঠানত ভাৰতীয় গণসংযোগ প্ৰতিষ্ঠান চমুকৈ IIMCৰ আইজল চৌহদৰ আঞ্চলিক সঞ্চালক ডঃ শাশ্বতী গোস্বামীয়ে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে পৰিৱৰ্তিত সময়ৰ লগত খাপ খোৱাকৈ পৰিৱেশন শৈলীৰ কিছু ৰূপান্তৰ সাধন কৰি আৰু ভাষাৰ শুদ্ধতা যথাসম্ভৱ অক্ষুণ্ণ ৰাখি বাতৰি পৰিৱেশকসকলে আকাশবাণীৰ বাবে বাতৰি পৰিৱেশন কৰিব লাগিব। আজিৰ অনুষ্ঠানত বিশিষ্ট বিজ্ঞানী ডঃ দীনেশ চন্দ্ৰ গোস্বামীকে ধৰি কেইবাগৰাকী শ্ৰোতাই শব্দৰ উচ্চাৰণ আৰু বাক্যৰ গাঁথনিৰ কেতবোৰ ত্ৰুটিও আঙুলিয়াই দিয়ে। আন কেইবাগৰাকী শ্ৰোতাই আকাশবাণীৰ দৃষ্টিপাত, সংবাদ চলন্তিকাকে ধৰি কেইবাটাও অনুষ্ঠান শুনি ভাল পোৱা বুলি প্ৰকাশ কৰে। আৰক্ষী পৰিদৰ্শক কপিল পাঠকৰ নেতৃত্বত বিশেষ কাৰ্যবাহিনীৰ এটা দলে আজি গুৱাহাটীৰ পাণবজাৰ থানা এলেকাৰ অন্তৰ্গত ৰেলৱেৰ 2 নম্বৰ গেটত অভিযান চলাই এজন মাদক দ্ৰব্য সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। দলটোৱে অভিযানকালত 17 গ্ৰামৰ অধিক হেৰইন, নগদ ধন আৰু এটা মোবাইল হেণ্ডছেট উদ্ধাৰ কৰে। বিষয়টোৰ তদন্ত অব্যাহত আছে। মাজুলীৰ স্বেচ্ছাসেৱী সংগঠন মাজুলীৰ সাহিত্যৰ উদ্যোগত আজি জিলাখনৰ পৰিভ্ৰমী পক্ষীৰ আগমনস্থলী চৰাইচুঙত বহু লোক উপস্থিত হৈ নান্দনিক দৃশ্য প্ৰত্যক্ষ কৰে। বিভিন্ন প্ৰজাতিৰ চৰাইৰ কলৰৱেৰে মুখৰিত হৈ থকা এই অঞ্চলটো পৰ্যটকৰ বাবে আকৰ্ষণথলী কৰি তুলিবলৈ মাজুলীৰ সাহিত্যই সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰিছিল। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ পৰিষদ BCCIয়ে ইংলেণ্ডৰ বিৰুদ্ধে হ'বলগীয়া 5খনীয়া T20 ক্ৰিকেট শৃংখলাৰ বাবে 15 জনীয়া দল ঘোষণা কৰিছে। সেই অনুসৰি সূৰ্য কুমাৰ যাদৱক অধিনায়ক আৰু অক্ষৰ পেটেলক উপ অধিনায়কৰ দায়িত্ব অৰ্পণ কৰা হৈছে। মহম্মদ শামীয়ে এবছৰৰ অধিক কালৰ পাছত ভাৰতীয় দললৈ প্ৰত্যাৱৰ্তন কৰিছে। দলৰ বাকী খেলুৱৈসকলৰ ভিতৰত সঞ্জু ছেমছন, অভিষেক শৰ্মা, তিলক বাৰ্মা, হাৰ্দিক পাণ্ডিয়া, ৰিংকু সিং, নীতিশ কুমাৰ ৰেড্ডি, হৰ্ষিত ৰাণা, অৰ্জদীপ সিং, বৰুণ চক্ৰৱৰ্তী, ৰবি বিষ্ণই, ৱাশিংটন সুন্দৰ, ধ্ৰুৱ জুৰেল আছে। কলকাতাত 22 জানুৱাৰীত শৃংখলাৰ প্ৰথমখন খেল অনুষ্ঠিত হ'ব। শিৱ থাপাই উত্তৰ প্ৰদেশৰ বেৰেলীত অনুষ্ঠিত পুৰুষৰ এলাইট নেচনেল বক্সিং চেম্পিয়নশ্বিপৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। থাপাই অসমক প্ৰতিনিধিত্ব কৰি আজি 60-65 কিলোগ্ৰাম ওজন শাখাত হিমাংশু চাংৱানৰ 5-0 ফলাফলত পৰাজিত কৰি কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰে। বঙাইগাঁৱৰ বিশিষ্ট অধিবক্তা বিজয় চৌধুৰীৰ যোৱা নিশা গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 81 বছৰ। বঙাইগাঁও অধিবক্তা সন্থাৰ প্ৰাক্তন সভাপতি চৌধুৰী অসম আন্দোলনৰ সৈতে জড়িত থকাৰ লগতে অসম গণ পৰিষদ, বিজেপি আৰু কেইবাটাও ছাত্ৰ সংগঠনৰ সৈতেও জড়িত আছিল। তেওঁৰ মৃত্যুত সমগ্ৰ জিলাখনত শোকৰ ছাঁ পৰিছে। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। আমাৰ পৰৱৰ্তী বাতৰি কাইলৈ পুৱা 7:05 শুনিবলৈ পাব।